এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ যোৱা বছৰ মণিপুৰত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত মিজোৰামৰ আইজলৰ পৰা লালৰোচাং মাৰ নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে। কাছাৰ জিলাৰ মইনাথল গাঁওনিবাসী লালৰোচাঙক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে এন আই এ আৰু অসম আৰক্ষীৰ যুটীয়া দলে থাংলিয়েনলাল মাৰ নামৰ অভিযুক্তজনকো গ্ৰেপ্তাৰ কৰিছিল। উল্লেখযোগ্য যে যোৱা বছৰৰ 11 নৱেম্বৰৰ মণিপুৰৰ জিৰিবামৰ বৰেবেকৰা অঞ্চলত 3 গৰাকী মহিলা আৰু 3টি শিশুক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত এই লোক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। উত্তৰ পূব সীমান্ত ৰেলৱে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আই আই টি গুৱাহাটীৰ সৈতে ৰেল সেৱা অধিক স্বচ্ছ আৰু প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে 2খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত কালি এই চুক্তি স্বাক্ষৰ কৰা হয়। প্ৰথমখন বুজাবুজিৰ চুক্তি অনুসৰি গুৱাহাটী ৰেল ষ্টেচনক 100% প্লাষ্টিক পুনৰ ব্যৱহাৰযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। ইয়াৰ বাবে গুৱাহাটী ষ্টেচন অধীক্ষকৰ নেতৃত্বত এটা 6জনীয়া কৰ্মবাহিনী গঠন কৰা হৈছে। ইয়াৰ দ্বাৰা আৱৰ্জনা ব্যৱস্থাপনা, পচন সাৰ উৎপাদন প্ৰকল্প কাৰ্যকৰীকৰণ আৰু যাত্ৰীসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হৈছে। দ্বিতীয়খন বুজাবুজিৰ চুক্তিত ৰেলৰ শীততাপ নিয়ন্ত্ৰিত ডবাসমূহত বৰ্তমান ব্যৱহৃত পেকেটৰ পৰিৱৰ্তে জৈৱ পচনশীল পেকেট ব্যৱহাৰত গুৰুত্ব দিয়া হ'ব। বিশ্ব মাতৃদুগ্ধপান দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বল্লমগুৰি উন্নয়ন খণ্ড স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ গাঁওগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজি এই উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত সন্তান সম্ভৱা আৰু শিশুক দুগ্ধপান কৰোৱাই থকা মাতৃসকলক শিশুসকলৰ পুষ্টিৰ ক্ষেত্ৰত মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰোৱা হয়। কামৰূপ জিলাৰ কমলপুৰতো আজি এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলাত আজি এই উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে আজিৰে পৰা 7 আগষ্টলৈকে বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। লখিমপুৰৰ চাপৰিগাঁও নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বিমান শৰ্মাই মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বিভিন্ন ৰাজহুৱা অনুষ্ঠান সুচাৰুৰূপে আয়োজন কৰাৰ বাবে নিৰ্মাণ কৰা বহুমুখী উপযোগিতা ভৱনটো আজি ৰাইজৰ নামত উৎসৰ্গা কৰে। 16টা কোঠাত 5,000তকৈ অধিক লোক বহাৰ সুবিধাযুক্ত এই নৱনিৰ্মিত ভৱনটোৱে ডিব্ৰুগড়বাসীক বিভিন্ন দিশত উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ শক্তিমন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৰিবহণ মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈ, তেৰজ গোৱালা, পুনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আৰু ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুক্ত চিন্তাৰ চলচ্চিত্ৰসমূহে ৰাজ্যখনৰ মৌলিক সমস্যাসমূহ স্বাধীন ৰূপত তুলি ধৰিবলৈ সমৰ্থ হ'ব পাৰে। বিশেষকৈ আঞ্চলিক ক্ষেত্ৰত মুকলি চিন্তাৰ চলচ্চিত্ৰসমূহে অত্যন্ত গুৰুত্ব বহন কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালক অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলন কৃষ্ণ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে এনেধৰণৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত পৰিচালক তথা কলা কুশলীসকলে স্বাৱলম্বী আৰু স্বয়ং সম্পূৰ্ণভাৱে সকলো কাম সম্পন্ন কৰে। সম্প্ৰতি ৰাজ্য আৰু দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ চিন্তাৰ চলচ্চিত্ৰৰ গুৰুত্ব লাভ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰে। তেওঁলোকে লগতে এইধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু অন্যান্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও জানিবলৈ দিয়ে। অনুষ্ঠানটোত তেওঁলোকৰ সৈতে অন্তৰংগ আলাপত ভাগ লয় আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। অসম সাহিত্য সভাই মংগল চণ্ডী ব্ৰহ্ম ভাষা সাহিত্য সংস্কৃতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু আৰোহণ ফাউণ্ডেশ্যন গুৱাহাটীৰ সহযোগত আজি নৃগোষ্ঠীয় নৃত্যৰ চন্দে চন্দে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সাহিত্য সভাৰ মঞ্চত সকলো জনগোষ্ঠীয়ে মৰ্যাদা পাব লাগিব বুলি মন্তব্য কৰে। এই অনুষ্ঠানত কোচ ৰাজবংশী আৰু শৰণীয়া কছাৰী নৃগোষ্ঠী দুটাৰ বিভিন্ন নৃত্য পৰিৱেশন আৰু বিশেষজ্ঞসকলৰ দ্বাৰা ইয়াৰ প্ৰাসংগিক আলোচনা অনুষ্ঠিত হয়। মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আৰু সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশ লয়। তেওঁ সকলোকে সততা, সক্ৰিয়তা আৰু জনমুখী মনোভাৱেৰে পঞ্চায়তৰ কাম কাজসমূহ আগুৱাই নিবলৈ আহান জনায়। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ সফল কাৰ্যকৰীকৰণৰ বাবে নৱনিৰ্বাচিত সদস্যসকলক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।